এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 63.98%। পৰীক্ষাত অৱতীৰ্ণ হোৱা 422,737গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 89,041গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত, 135,568গৰাকী দ্বিতীয় বিভাগত আৰু 45,862গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাৰ প্ৰথম স্থান, ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু ধেমাজি জিলাই তৃতীয় স্থান দখল কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমিষী শইকীয়াই 98.5% নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈয়ে 98.33% নম্বৰ লাভ কৰি দ্বিতীয় স্থান আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁয়ে 98.17% নম্বৰেৰে তৃতীয় স্থান লাভ কৰিছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি আবেলি 3 বজাত সামৰণি পৰে। শিৱসাগৰ জিলাত বিজেপিয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, 27টা পঞ্চায়ত আৰু 270টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। কাছাৰ জিলাতো বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্ৰ দাখিল কৰে। হোজাই জিলাতো আজি লামডিং সমষ্টিৰ অন্তৰ্গত 18খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে লামডিং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাত আজি বিজেপি, অগপ আৰু ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে আসন বুজাবুজিৰে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ দলে জিলা পৰিষদত নিজৰ প্ৰাৰ্থী মনোনীত কৰিছে যদিও ভালেসংখ্যক পদত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পৰা বিৰত আছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ আসনৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰো 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি মঙলদৈ বিধানসভা সমষ্টিৰ অধীনৰ জিলা পৰিষদ আসনৰ বাবে দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত থাকে। দৰং জিলাত ৰঙামাটি জিলা পৰিষদ আসনত বিজেপিৰ বিতুপন ডেকা আৰু হাজৰিকাপাৰা কৰুৱা জিলা পৰিষদ আসনত বিজেপিৰ পৰিস্মিতা নাথ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। ৰাজ্যৰ অন্যান্য অংশৰ লগতে তিনিচুকীয়া জিলাতো পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। জিলাখনৰ 7খন আঞ্চলিক পঞ্চায়ত, 22খন জিলা পৰিষদ, 96খন গাঁও পঞ্চায়ত আৰু 860টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হয়। মৰিগাঁও জিলাত জিলা পৰিষদৰ সমষ্টিসমূহৰ বাবে মুঠতে 37খন মনোনয়ন পত্ৰ গ্ৰহণ কৰা হয়। ইয়াৰে মৰিগাঁও বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 9খন, জাগীৰোদ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 8খন আৰু লাহৰিঘাট বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 17খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। বজালি জিলাতো আজি অন্তিম দিনা অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বজালি খণ্ড উন্নয়ন বিষয়া আৰু বজালি জিলা পৰিষদৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 5খন জিলা পৰিষদ আৰু 27খন আঞ্চলিক পঞ্চায়তৰ বাবে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দক্ষিণ শালমৰা মানকাছৰত 4খন জিলা পৰিষদৰ 35খন আঞ্চলিক পঞ্চায়ত আৰু 350খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আয়ুক্ত নিধি পাণ্ডে আজি খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ কেইবাটাও অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকক উৎসাহিত কৰে। বিদ্যালয়খনৰ স্কাউট এণ্ড গাইডছৰ দলৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি সংগঠনটোৰ শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া লোক নৃত্যগীতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকগীতৰ অনুষ্ঠান পৰিৱেশন কৰে। খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক তপ্তেজ কুমাৰ মেৱালে পৰিচালনা কৰা আৰু বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অভিনয় কৰা চক্ৰ বিহু নামৰ চুটি ছবিখনৰ পোষ্টাৰো আজি শ্ৰীমতী পাণ্ডে আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখযোগ্য যে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীমতী নিধি পাণ্ডে আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া আছিল তেওঁৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেন্দ্ৰীয় বিদ্যালয় পৰিদৰ্শন। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চেন্নাইত অনুষ্ঠিত এখন খেলত আজি চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:05